এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰতে কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। আজি পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰা মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে চাৰিটা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল GI থকাৰ প্ৰমাণ পত্ৰ অভিযান পাছৰ নিৰ্দেশনাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই বছৰৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনিৰ বাবে বাছনি লাভ কৰা 15গৰাকী লোকে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ লগতে পাছপৰ্ট সেৱা কেন্দ্ৰ পুৰণি নিয়মৰ অন্ত পেলাই বৰ্তমানৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ নতুন নিয়ম গঠন, প্ৰশাসনিক আৰু গাণনিক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, শক্তি সংৰক্ষণৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাষী প্ৰকল্পত অংশ লৈছিল। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত অথবা অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই তিনিটা বিষয়ৰ প্ৰশ্নকাকতত ভালেমান ক্ৰুটি থকা বুলি অভিযোগ উঠাৰ পাছতে সংস্থাটোৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। NTAই প্ৰকাশ কৰা মতে অহা 9 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে একেদিনাই বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বাণিজ্য বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমাজশাস্ত্ৰ পৰীক্ষা 10 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে NTAই 87টা বিষয়ত যোৱা 22ৰ পৰা 30 জুনলৈ UGC নেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। পৰীক্ষাৰ ত্ৰুটিসমূহৰ তদন্তৰ বাবে সংস্থাটোৱে গঠন কৰা সমিতিখনে পৰীক্ষা ব্যৱস্থাটো নিকা আৰু আঁহোৱাক বিহীন কৰাৰ বাবে এই 3খন কাকতত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰত দশহাৰা মৈদানৰ এখন উদ্যানত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ 25 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। কালি ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইন্দোৰ পৌৰ নিগমে প্ৰায় 1,97,00,000 টকা ব্যয় সাপেক্ষ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। 4 মাহৰ ভিতৰত প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ৰাষ্ট্ৰ সুশাসন আৰু গণতান্ত্ৰিক প্ৰমূল্যলৈ অটল বিহাৰী বাজপেয়ীৰ অৱদানক সোঁৱৰাব। আধাৰশিলা স্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে এই প্ৰতিমূৰ্তি কেৱল এটা স্মাৰকেই নহয় বৰঞ্চ ই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আদৰ্শ আৰু মূল্যবোধ ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায় কৰিব। ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে জামাইকাৰ সৈতে থকা চিৰস্থায়ী বন্ধুত্বক গভীৰভাৱে মূল্য দিয়াৰ লগতে ভৱিষ্যতে এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি চলি থকা ফিট ইণ্ডিয়া আন্দোলনৰ ছানডেজ অন চাইকেল পদক্ষেপৰ অধীনত নাগালেণ্ডৰ কোহিমা আৰু শিয়েছ ৱেমাত অসম ৰাইফলছৰ উদ্যোগত শাৰীৰিক ফিটনেছ, সুস্থ জীৱন আৰু সমাজৰ অংশগ্ৰহণৰ প্ৰসাৰ ঘটাই এক চাইকেল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শিয়েছ ৱেমা গেডিচনত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই সমাৱেশত অসম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। গেডিচন হেলিপেডৰ পৰা ফ্লেগ অফ কৰি আৰম্ভ হোৱা এই শোভাযাত্ৰাই গেডিচন চৌহদৰ ভিতৰত 5 কিলোমিটাৰ পথ অতিক্ৰম কৰে। কোহিমাতো অসম ৰাইফলছৰ জোৱান আৰু স্থানীয় বাসিন্দাসকলে চাইকেল চলোৱাত অংশগ্ৰহণ কৰি জনসাধাৰণক চাইকেল চলোৱা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপক সুস্থ আৰু অনুশাসিত জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। খোৱাপানীৰ গুণগত মান সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ পাছতে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সমগ্ৰ ৰেল ব্যৱস্থাত খোৱাপানীৰ মানৰ পৰ্যালোচনা কৰে। তেওঁ লগতে যাত্ৰীসকলক নিৰাপদ আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ৱাটাৰ কুলাৰকে ধৰি প্ৰায় 20,000 স্থানত নতুন টেংকীৰ পৰা নললৈ পানী পৰিশোধন আৰু নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানীৰ উৎস আৰু পানী দিয়া স্থানসমূহত নিয়মীয়াকৈ পানীৰ গুণগত মান পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এফ আই এইচ হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে ৱেলছত অনুষ্ঠিত খেলত 3-1 ব্যৱধানত জয়েৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডে পাকিস্তানক 4-1 হৰুৱাই শক্তিশালী আৰম্ভণি কৰিছে। আজিৰ খেলখনত জয়ী হোৱা দলটো পুল ডিৰ শীৰ্ষত থাকিব। 135 সংখ্যক ইণ্ডিয়ান অইল্ড দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাছিৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে এফ চি ৰেংডাইক 5-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংডাইয়ে প্ৰথমটো গ'ল দিয়া যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। পূৰ্বৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে আজি হ'বলগীয়া মহিলা ছিংগলছৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেনৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে। ইফালে আয়ুষ শেট্টীয়ে প্ৰথমখন মেচত বৰ্তমানৰ চেম্পিয়ন চীনৰ চি ইউ কিৰ মুখামুখি হ'ব। পুৰুষৰ ডাবলছৰ জ্যোতি স্বাত্বিক সাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ শেট্টীৰ পৰা ভাৰতে পদক লাভ কৰিব বুলি আশা কৰা হৈছে। মহিলাৰ ডাবলছত ত্ৰিশাৰ জলী আৰু গায়ত্ৰী গোপীচান্দে নেতৃত্ব দিয়াৰ বিপৰীতে মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাছৰুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে আৰু দুৰাং কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।